লোক অধ্যায় সাত। তেওঁ মানুহবিলাকৰ কাণত পৰাকৈ সেই সকলো কথা কৈ অতাই কফৰনাহুমত সোমালগৈ। তেতিয়া কোনো এশৰ সেনাপতিৰ এজন প্ৰিয় দাস নৰিয়া পৰি মৰুমৰু হোৱাত সেনাপতিয়ে যীচুৰ সংবাদ শুনি সেই দাসক ৰক্ষা কৰিবলৈ তেওঁ যে নাহে এই নিমিত্তে তেওঁক বিনয় কৰিবলৈ তেওঁৰ ওচৰলৈ যিহুদীবিলাকৰ বৃদ্ধসকলৰ জনদিয়কক পঠাই দিলে। তেওঁবিলাকে যীচুৰ ওচৰলৈ গৈ অতিশয় বিনয় কৰি ক'লে যে,
আপুনি যেন তেওঁলৈ এই অনুগ্ৰহ কৰিব, তেওঁ এনে যোগ্য, কিয়নো তেওঁ আমাৰ দেশীয় লোকক প্ৰেম কৰে আৰু নামঘৰটো তেওঁৱেই আমাৰ নিমিত্তে সাজিলে।
তাতে যীচুৱে তেওঁবিলাকৰ লগত গৈ ঘৰৰ ওচৰ পালত সেই সেনাপতিয়ে বন্ধুবিলাকক তেওঁৰ ওচৰলৈ পঠাই কোৱালে,
হে প্ৰভু, নিজকে দুখ নিদিব, কিয়নো আপুনি যে মোৰ ঘৰৰ ভিতৰত সোমাবহি মই এনে যোগ্য নহওঁ। সেই নিমিত্তে ময়ো আপোনাৰ ওচৰলৈ যাবলৈ যোগ্য হৈছোঁ বুলি নামানো, কিন্তু আপুনি এষাৰ বাক্য কওক, তাতে মোৰ দাস সুস্থ হ'ব, কিয়নো ময়ো পৰৰ অধীন মানুহ, মোৰ অধীনেও সেনাবিলাক আছে। মই এজনক যোৱা বুলিলে সি যায়, আনক আহা বুলিলে সি আহে, আৰু মোৰ দাসক এইটো কৰ বুলিলে সি কৰে।
যীচুৱে এই কথা শুনি তেওঁ বিস্ময় মানিলে আৰু মুখ ঘূৰাই তেওঁৰ পাছে পাছে অহা লোকসমূহক ক'লে,
মই তোমালোকক কওঁ, ইছৰাইলৰ মাজতো মই ইমান বিশ্বাস পোৱা নাই।
পাছে যিবিলাকক পঠোৱা হৈছিল তেওঁবিলাকে ঘৰলৈ উলটি গৈ সেই দাসক সুস্থ হোৱা পালে। তাৰ অলপৰ পাছত তেওঁ নাইন নামেৰে এখন নগৰলৈ যাওঁতে তেওঁৰ শিষ্যবিলাক আৰু বহু মানুহৰ এটা দলো তেওঁৰ লগত গৈছিল। আৰু সেই নগৰৰ দুৱাৰৰ ওচৰ পালত চোৱা মানুহবিলাকে এটা মৰা মানুহ বাহিৰলৈ লৈ আহিছিল। তেওঁ মাকৰ একেটি মাত্ৰ পুতেক আছিল আৰু তেওঁ বাৰী আৰু তেওঁৰ লগত নগৰৰ বহু মানুহ আছিল। তেতিয়া প্ৰভুৱে তেওঁক দেখি মৰম লাগি ক'লে,
তুমি নাকান্দিবা।
পাছে তেওঁ ওচৰলৈ গৈ মৰাৰ চাংচোলত বৈনিয়াবিলাক ৰ'ল। তাতে তেওঁ ক'লে,
এহে ডেকা মানুহ, উঠা, মই ইয়াকেই তোমাক কৈছো।
তেতিয়া সেই মৰা মানুহজনে উঠি বহি কথা ক'বলৈ ধৰিলে। পাছে যীচুৱে তেওঁক মাকৰ হাতত দিলে। তাতে সকলোৰে ভয় লাগে
আৰু আমাৰ মাজত এজন মহান ভাৱবাদী ওলাল
আৰু
ঈশ্বৰে তেওঁৰ মানুহবিলাকলৈ দৃষ্টি কৰিলে।
ইয়াকে বুলি তেওঁবিলাকে ঈশ্বৰৰ স্তুতি কৰিলে। পাছে গোটেই যিহুদিয়াত আৰু চাৰিওফালৰ গোটেই অঞ্চলত তেওঁৰ বিষয়ে এই কথা বিয়পি গ'ল। পাছে জোহনৰ শিষ্যবিলাকে এই সকলো বিষয়ে তেওঁ সংবাদ দিলেগৈ। তাতে জোহনে তেওঁৰ দুজন শিষ্যক মাতি আনি তেওঁলোকক প্ৰভুৰ ওচৰলৈ পঠাই দি সোধালে,
আহিব লগা জনা আপুনিয়েই নে, নাইবা আমি অন্যলৈ অপেক্ষা কৰিম?
তাতে সেই মানুহ দুজনে তেওঁৰ ওচৰলৈ গৈ ক'লে,
জোহন বাপ্তাইজকে আমাক আপোনাৰ ওচৰলৈ পঠাই দি সুধিছে বোলে আহিব লগা জনা আপুনিয়েই, নাইবা আমি অন্যলৈ অপেক্ষা কৰি থাকিম।
সেই সময়তেই যীচুৱে অনেকক ৰোগ, মহাব্যাধি আৰু দুষ্ট আত্মাৰ পৰা সুস্থ কৰিছিল আৰু অনেক অন্ধকো চকু দিছিল। তাতে তেওঁলোকক উত্তৰ দি ক'লে,
তোমালোকে যোৱা আৰু যি দেখিলা শুনিলা তাৰ সংবাদ জোহানক দিয়াগৈ। অন্ধই চকু পুনৰাই পাইছে, খোৰাই খোজ কাঢ়িছে, কুষ্ঠৰোগীক শুচি কৰা হৈছে, কলাই শুনিছে, মৃতবিলাকক তোলা হৈছে, দৰিদ্ৰবিলাকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা হৈছে, আৰু যিজনে মোত বিঘিনি নাপায় তেওঁ ধন্য।
জোহনৰ সেই দুজন দূত গলত তেওঁ লোকসমূহৰ আগত জোহনৰ বিষয়ে ক'বলৈ ধৰিলে।
তোমালোকে কি চাবলৈ অৰণ্যলৈ ওলাই গৈছিলা, বতাহে লৰোৱা নল নে, তেনেহ'লে কি চাবলৈ গৈছিলা, কোমল কাপোৰ পিন্ধা মানুহ নে? চোৱা, যিবিলাকে উজ্জ্বল বস্ত্ৰ পিন্ধি সুখ ভোগেৰে কাল নিয়াই তেওঁবিলাক ৰাজভৱনতে থাকে, তেন্তে কি চাবলৈ গৈছিলা, ভাৱবাদীক নে? হয়, মই তোমালোকক কওঁ, ভাৱবাদীতকৈও শ্ৰেষ্ঠজনক। চোৱা, মই মোৰ দূতক তোমাৰ আগত পাচিম, তেওঁ তোমাৰ আগে আগে বাট যুগুত কৰিব, যিজনৰ বিষয়ে এই বচন লিখা আছে সেইজন তেওঁ। মই তোমালোকক কওঁ, নাৰীৰ পৰা জন্ম পোৱাবিলাকৰ মাজত জোহনতকৈ মহান কোনো নাই, কিন্তু ঈশ্বৰৰ ৰাজ্যত সৰুতকৈ সৰুজনেই তেওঁতকৈ মহান।
সকলো মানুহ আৰু কৰতলাবিলাকে কথা শুনি জোহনৰ বাপ্তিস্মৰে বাপ্তাইজিত হৈ ঈশ্বৰক ন্যায়বান বুলি মানিলে। কিন্তু ফৰিচী আৰু বিধান পণ্ডিতসকলে তেওঁৰ দ্বাৰাই বাপ্তাইজিত নহৈ ঈশ্বৰৰ অভিপ্ৰায় নিজৰ অৰ্থে বিফল কৰিলে।
এতেকে এই কালৰ মানুহবিলাকক কাৰ লগত তুলনা দিম, আৰু তেওঁবিলাক কাৰ নিচিনা? যি ল'ৰাবিলাকে বজাৰত বহি থাকি ইজনে সিজনক মাতি কয়, আমি তোমালোকৰ আগত বাঁহী বজালো কিন্তু তোমালোকে নানাছিলা, আমি বিলাপ কৰিলো কিন্তু তোমালোকে নাকান্দিলা, এনে ল'ৰাবিলাকৰ নিচিনা তেওঁবিলাক। কিয়নো জোহন বাপ্তাইজকে আহি পিঠা খোৱা নাই আৰু দ্ৰাক্ষাৰসো পান কৰা নাই, তাতে তোমালোকে কোৱা তেওঁ ভূতে পোৱা। মানুহৰ পুত্ৰই আহি ভোজন পান কৰে, তাতে তোমালোকে কোৱা চোৱা ই খাৱৈচ আৰু মদপি, কৰ্তুলা আৰু পাপীবোৰৰ বন্ধু। কিন্তু জ্ঞান নিজৰ সকলো সন্তানৰ দ্বাৰাই অনিন্দনীয় বুলি প্ৰখ্যাত হৈছে।
পাছে ফৰিচীবিলাক এজনে তেওঁক ভোজন কৰিবলৈ নিমন্ত্ৰণ কৰিলত তেওঁ সেই ফৰিচীৰ ঘৰত সোমাই ভোজনত বহিল। তাতে চোৱা সেই নগৰত থকা কোনো পাতকী তিৰোতা এজনীয়ে তেওঁক ফৰিচীৰ ঘৰত ভোজনত বহি থকা জানি সুগন্ধি তেলেৰে ভৰা এটা ফটিকৰ টেমা আনি তেওঁৰ পাছফালে চৰণৰ ওচৰত থিয় হৈ কান্দি আছিল, আৰু তেওঁৰ চৰণ চকুলোৰে তিয়াবলৈ ধৰি মূৰৰ চুলিৰে মুচিলে আৰু তেওঁৰ চৰণত চুমা খাই সুগন্ধি তেল ঘঁহিলে। তেওঁক নিমন্ত্ৰণ কৰা ফৰিচীয়ে ইয়াকে দেখি নিজৰ মনতে ক'লে,
এওঁ ভাৱবাদী হোৱা হলে এওঁক স্পৰ্শ কৰা এইজনী তিৰোতা কোন আৰু কেনে লোক, অৰ্থাৎ তেওঁ যে পাতকী ইয়াক জানিলেহেঁতেন।
তেতিয়া যীশুৱে উত্তৰ দি তেওঁক ক'লে,
হে চিমোন, তোমাক মোৰ কিছু কথা ক'বলৈ আছে।
তাতে তেওঁ ক'লে,
হে গুৰু কওক।
এজন মহাজনৰ দুজন ধৰুৱা আছিল, তাৰ মাজৰ এজনৰ 500 আধলি এজনৰ 50 আধলি ৰূপ ধাৰ আছিল। পাছে ধাৰ খুজিবলৈ তেওঁলোকৰ একো নথকাত তেওঁ দুয়োকো ক্ষমা কৰিলে। তাতে তেওঁলোকৰ মাজত কোনজনে তেওঁক অধিক প্ৰেম কৰিব?
চিমোনে উত্তৰ দি ক'লে,
বোধ কৰো যিজনৰ অধিক ক্ষমা কৰিলে তেওঁই।
তেওঁক ক'লে,
তুমি সঠিক বিবেচনা কৰিলা।
তেতিয়া তেওঁ সেই তিৰোতাৰ ফাললৈ মুখ ঘূৰাই চিমোনক ক'লে,
এই তিৰোতাক দেখিছানে, মই তোমাৰ ঘৰলৈ আহিলত তুমি মোক ভৰি ধুবলৈ পানী নিদিলা, কিন্তু তেওঁ চকুলোৰে মোৰ ভৰি তিয়াই চুলিৰে মচিলে। তুমি মোক চুমা নাখালা, কিন্তু মই আহিবৰে পৰা তেওঁ মোৰ ভৰিত চুমা খাবলৈ নেৰিলে। তুমি মোৰ মূৰত তেল নঘঁহিলা, কিন্তু তেওঁ মোৰ ভৰিত সুগন্ধি তেল ঘঁহিলে। এই হেতুকে মই তোমাক কওঁ, তেওঁৰ বহুত হোৱাটো পাপ ক্ষমা কৰা হ'ল, কিয়নো তেওঁ অধিক প্ৰেম কৰিলে। কিন্তু যিজনৰ অলপ ক্ষমা কৰা হয় তেওঁ অলপ প্ৰেম কৰে।
পাছে তেওঁক ক'লে,
তোমাৰ পাপ ক্ষমা কৰা হ'ল।
তাতে তেওঁৰে সৈতে ভোজনত বহাবিলাকে নিজৰ নিজৰ মনতে ক'বলৈ ধৰিলে,
এওঁ যিজনে পাপকো ক্ষমা কৰে এওঁনো কোন?
পাছে তেওঁ সেই তিৰোতাক ক'লে,
তোমাৰ বিশ্বাসেই তোমাক পৰিত্ৰাণ কৰিলে, শান্তিৰে যোৱা।